Good evening, Itu Agashwani Kohima. Samlaga Kobopuria Sim Kongnongla, Pohila Headlines. Chief Minister Nipiriobra, Samukuting Stadium to Chumukurimadi Kolaidise, National Girl Child Dindo Ajideshpura de Manaise, Nagaland Brabi Milagina Manaise, District Drug Disposal Committee Dimapurba, 34 crore to copper dam take drugs can Nosto Kuridisi, Aro Central Administrative Works Department, ba, State Laga Infrastructure Onotidi Mudok Dibobili Koise, Itia Pura Kobor. Chief Minister Nipiriobra Notun Panai Takia, Samukuting Stadium, Chumukutimado Aji officially Kolaidise. Sri Riobra Kwisik Stadium to Kali Ikta structure Nahoi Kindo Shanti Unoti Aru Aki Porhai Jualaka Nishanikta Se. Engineering team Aro District Administration Ba Somhoi Milaidia Napunjakuti Stadium Panaikina Khatam Korea Karnibi Monkushi Janaidise. Chief Minister Ba State Di Sub District Di Idunishina Facilities Dibuli Sorkaraka Kam Jari Takiakan Janaidise. Darba Samukuting Nam Laka historical background to
Many people may ask why and how this stadium is named as Samukuting. We choose the name in consultation with this name, which was notified as British Administrative Center under the Assam province in 1866. But even before that, the Britishers' political officer was present from 1846 to 1850.
Chief Minister ba manukhan lokoti event laka dorkar di man koribuli aur district di mil mila par unnati kam koribuli karoni onurodh korise tar pra biswas janaidise ki ei tobra sobse bhal hobole mil mila bani dibole aur community jori to takut kori dibo bole koise Samukuting Stadium di standard size football ground aur track field par haidi gina bishi modern facilities dia de 1000 bohiboli capacity gallery aur disability friendly design milagina thaki ase National Girl Child Dindu Aji Deshpura Di Managina Dorgardo Hak Education Health Aro Samashti Chukri Laka Bajabdi Janani Parhai Dibali Rakise Itu Dinbra Sob Chukri Kan Lukudi Izat Pra Rakibuli Aro Tai Kan Lukudi Iki Hobida Digena Hikibuli Aro Parhai Jabuli Dibulage National Girl Child Day 2025 Karni Theme Do Empowering Girls for a Bright Future Hisabi Rakiase National Girl Child Day lagau kishan di aji Nagaland Chief Minister Nipiriobra sob manukhan lokodi sob chukri khan laga takot aru tai khan koribuli pariya khan sob karone khushi manibuli onorot kurise. Ekta social media post Sri Riobra koise sob chukri khan bra nichur hak aru hobita khan chalaigena nichur age porhaigena nichur sopra khan kamyab hoboli dibo karone ami khan bra tai khan lokodi empower kori othai dibo lagibili koise. Nagaland pra pura desh lokoti milai kena National Girl Child Dindu manaise celebration laka bhagesabe vokade social welfare departments pra district di anganwati centers kandi jai kena chukri khan laka suk subida di bachai kena porhai dibali kosam loise celebration di events kan sweet race aro molding competitions kan rakise District Drug Disposal Committee Dimapurba 34 crore toka dam upor thakia drugs kan to nosto kori dise narcotics di brown sugar sunflower heroin crystal meth aru obium stroke kan milagina thakise edukando DMC dumping ground Parma camp di Commissioner of Police District Administration kan Dimapur Chumukutima aru Newland laga tinta districts kan samne di nosto kori dise Central Administrative Works Department CAWD bra state laka infrastructure unnati lokoti mudop tiboli commitment thakya janai dise ekta press conference di aji assistant chief engineer Sangtiba Amar bra koise state di area 17 deputy commissioner DC headquarters thakikana Milori district to sobse noton milai dise jondo February 21 tarikh te khulai diboli pare Sri Amar bra state sarkar lokoti general administration karone dorkar rakikana zaruri funding dia karone bi Khushi Janaidi se.
We are so grateful to the government of Nagaland, especially the Honorable Chief Minister, for giving utmost importance to the General Administration, for giving the CAWD sufficient grants to construct and complete around 30 projects in the span of a little more than 3 years, such as the DC office complex PAC and Mall 2, and the following DC bungalows at Twensang, PAC, Woka and Kifri.
CAWD Brakwesi projects Koribuli Takyado, District Courts Kan, Mon, Aro Noklak Di, DC Office Complex Kandu Zenhaputu, Twensang, Noklak, Shamadu, Newland, Aro Tsimeni Loko, Dosura Khan Milagina Takyase. আকাশবাণী কোহিমাৰ পৰা আপুনি খান লগতে খবৰ আনি দি আছে। তাজা খবৰ শুনিবৰ কাৰণে আমি খান লগা এক চেণ্ডেলছ এ আই আৰ নিউজ এলাৰ্টছ দি আৰু এ আই আৰ আণ্ডাৰস্কৰ কোহিমাৰি ফ'ল' কৰিবি। আপুনি খান বা এইটো খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কোহিমাৰ পৰা বি শুনিবলৈ পাৰিব। শুনি থাকিয়া চব লগত আকৌ ৱাপাছ স্বাগত কৰি আছে। আপুনি খান চাম লগা খবৰ শুনি আছে। পহিলা লগা ষ্টেট ট্ৰেম্পলিং ৰেভৰেণ্ড কে লৰহদো আজি ফুজো খ্ৰীষ্টান ইনষ্টিটিউট অফ হেল্থ চায়েন্সেছ আৰু ৰিচাৰ্চ মুকুতিমা দি মৰিছে। ৰেভৰেণ্ড লৰহৰা ষ্টেট চাম্পিয়ন হিচাপে 2009 বা 2015 তাক সেৱা কৰিছে। তাইৰ পৰা চাগিচাং বেপটিষ্ট চাৰ্চ কাউঞ্চিল লগা এক্সিকিউটিভ ছেক্ৰেটাৰী আৰু নাগালেণ্ড বেপটিষ্ট চাৰ্চ কাউঞ্চিল লগা এডুকেশ্যন ছেক্ৰেটাৰীৰ লগত আলগ আলগ এডুকেশ্যনেল কাম কাম কৰিছে। ফিউনেৰেল ছাৰ্ভিচটো আহিয়াকালি চাগিচাং বেপটিষ্ট চাৰ্চ মেডিচিচিল কহিমাদি ফুজো 9 বজাত ৰাখিব। যোনটো পাছত তাইৰ লগা গাঁৱটো ছজোপা টাউনটি লৈ যায় কিনে ইটো পাছত তাইৰ লগা জনাম বস্তি ৰঙুজো নাও বস্তি দি লৈ যাবলৈ আছে। নাগালেণ্ড চিফ মেডিচিন ডিপিউৰিঅ'ৰ পৰা পহিলা লগা ষ্টেট চেপলিন ৰেভৰেণ্ড কে লৰহ মৰিয়াদে মন্তব্য জনাই দিছে। ৰেভৰেণ্ড লৰহটো ঈশ্বৰ লগা লয়েল চাৰ্ভেনিকতা থাকিছে। যোন পৰা তাইৰ লগা কাম দি বেছি মন দি কিনা কৰিয়া লগা ইয়াত কৰি শ্ৰী ৰিঅ'ৰ পৰা কৈছে কে ৰেভৰেণ্ডটো নাগা কমিউনিটিৰ মাজতে মিল মিলাপ আৰু চাদি বাই জৰি আনি দিবলৈ মেহনত কৰিয়া একজন থাকিছে। তাই মৰিয়াটো নাগা সমাজ কাৰণে আৰু বিশ্বটো চাগিচাং কমিউনিটিৰ কাৰণে ডাঙৰ নোকচান আছে বুলি চিফ মিনিষ্টাৰ পৰা কৈছে। শ্ৰী ৰিঅ'ৰ পৰা কৈছে কে ৰেভৰেণ্ড লৰহ লগা ভাল কাম খান পৰা তাই জানিয়া খান লগতে মন উঠাই দিব। চিফ মিনিষ্টাৰ বা ষ্টেট লগা নাম দি মন দুখ থাকে পাৰিবাৰ লগতে কণ্ডোলেন্সেছ জনাইছে আৰু যাই যোৱা আত্মাৰ কাৰণে শান্তি থাকে বুলি প্ৰাৰ্থনা দিছে। 76th ৰিপাব্লিক ডে লগা নাম দি নাগালেণ্ড চৰকাৰ বা ফেচলা বনাই কিনা প্ৰিজনাৰ্ছ লগা কিছুমান কেটেগৰিজ দি ষ্টেটে ক্ৰিমিনেল জৰিষ্ডিকশ্যন থাকে আৰু জেইল দি ৰাখিয়া খান লগত সাজাটো কম কৰি দিবলৈ আছে। এইটো কাৰণে গভৰ্ণৰ নাগালেণ্ড পৰা 34 গল্টি ধৰিয়া প্ৰিজনাৰ্ছ জন খান ষ্টেট লগা জেইল দি ৰাখি কিনা তাই খান লগতে ৰিমিশ্যনটো দি আছে। একটা ৰিপৰ্ট শুনিবলৈ পাব।
76 ৰিপাব্লিক ডে মানিয়া সময়তে প্ৰিজনাৰ্ছ খান 10 সাল আৰু এইটো ওপৰৰ কাৰণে জেল সাজা থকা খানটো 30 দিন দেশ কম কৰি দিছে আৰু 5 সাল পৰা 10 সাল সাজা থকা খানটো 20 দিন কম কৰি দিছে। 1 সাল পৰা 5 সাল তাক সাজা থকা খানটো 10 দিন কম কৰি দিছে আৰু 1 সাল তাক জেল সাজা থকা খান লগত 5 দিন দেশ কম কৰি দিছে। এইটো কম কৰি দিয়াটো জানুৱাৰী 26 তাৰিখ পৰা চুৰু হবলৈ আছে। তেজ আকাশবাণী নিউজ কহিমা।
আলগ আলগ ফাৰ্মাচিউটিকেল কোম্পানীৰ পৰা বনাই দিয়া কমচেকম 135 ড্ৰাগছ খান ষ্টেণ্ডাৰ্ড কোৱালিটি না হোৱাটো চেণ্ট্ৰেল ড্ৰাগছ লেবৰেটৰীজ আৰু ষ্টেট ড্ৰাগছ টেষ্টিং লেবৰেটৰীজৰ পৰা নৱেম্বৰ 2024 পাইছে। মিনিষ্ট্ৰী অফ হেল্থ আৰু ফেমিলি ৱেলফেয়াৰ পৰা কৈছে ড্ৰাগছ ছেম্পলছ লগা আইডেণ্টিফিকেশ্যন কৰিয়াৰ পৰা ষ্টেণ্ডাৰ্ড কোৱালিটি না হোৱা পাইছে। যোনটো একটা নহ'লে দুচৰা স্পেচিফাইড কোৱালিটি পেৰামিটাৰ্ছ দি ড্ৰাগছ ছেম্পল দি ঠিক না হোৱা দি ধৰি কিনা কৰিছে। এইটোৰ পৰা কৈছে কি চৰকাৰ লেবৰেটৰীৰ পৰা ড্ৰাগছ প্ৰডাক্টছ লগা বেটছ দি টেষ্ট কৰিয়াৰ পৰা ভাৱনা জানাই আৰু মাৰ্কেটে দুচৰা ড্ৰাগছ প্ৰডাক্টছ ওপৰহে কোনো চিন্তা কৰিবলৈ নালাগে। নন ষ্টেণ্ডাৰ্ড আৰু নকলি দাউই খান লগা পাইচান কৰি দিয়াটো ষ্টেট ৰিগিঅ' লিডাৰ্ছ লগতে মিলাই কিনে সময় সময় দি জাৰি ৰাখি কিনে এইটো ড্ৰাগছ কাণ্ড পাইচান কৰি মাৰ্কেট পৰা হাতাই দি থাকি আছে। আৰু প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মুৰ পৰা 76th ৰিপাব্লিক ডে হ'বলৈ একদিন আগত আহিয়াকালি দেশ লোকেদি এড্ৰেছ কৰিবলৈ আছে। এড্ৰেছটো আকাশবাণী লগা পুৰা নেশ্যনেল নেটৱৰ্ক দি প্ৰচাৰণ কৰিব আৰু দূৰদৰ্শন লগা চব চেনেলছ দি হিন্দী আৰু ইংৰাজী দি টেলিকাষ্ট কৰি দিবলৈ আছে। আকাশবাণীৰ পৰা এড্ৰেছ লগা ৰিজনেল ভাষা ভাৰ্চনটো ৰাতি 9 বজাত আধা দি প্ৰচাৰণ কৰি দিবলৈ আছে। একে সময় দি নাগালেণ্ড গভৰ্ণৰ লা গণেশান লগা এড্ৰেছটো অকিশন দি প্ৰেচিডেণ্ট লগা এড্ৰেছ কৰিয়াৰ লগে লগে প্ৰচাৰণ কৰি দিবলৈ আছে। এড্ৰেছ খান লগা লাইভ প্ৰচাৰণ দিয়া কাৰণে ৰিজনেল নিউজ বুলেটিন নাগামিজ আৰু ইংৰাজীতো মেছেজ খান দিয়া পাছতে প্ৰচাৰণ কৰি দিবলৈ আছে। খবৰ শেষ দি হেডলাইনছ দুবাৰ জনাই আছে। চিফ মিনিষ্টাৰ নিফিউৰিঅ'ৰ পৰা চামুকুটিং ষ্টেডিয়ামটো চামুকুটিমা দি খোলাই দিছে। নেশ্যনেল গাৰ্ল চাইল্ড ডেটো আজি দেশপুৰা দি মনাইছে। নাগালেণ্ড পৰা বি মিলাই কিনে মনাইছে। ডিষ্ট্ৰিক্ট ড্ৰাগ ডিছপ'জেল কমিটি ডিমাপুৰৰ পৰা 34 কৰোৰ টকাৰ দাম ওপৰ থাকে ড্ৰাগছ কাণ নষ্ট কৰি দিছে আৰু চেণ্ট্ৰেল এডমিনিষ্ট্ৰেটিভ ৱৰ্কছ ডিপাৰ্টমেণ্টৰ পৰা ষ্টেট লগা ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নতি দি মদক দিব বুলি কৈছে। আৰু আজি চাম লগা খবৰ ইমান ডিচেজ কৰি আছে। শুনি থাকিবি আহিয়াকালি ফুজো 7:25 নাগামিজ খবৰ আনি দিবলৈ আছে। শুনি থাকি এখন চব কাৰণে ভাল ৰাতি হবি।